এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৰ্বাঞ্চললৈ আগমন। ৰেল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজলৰ প্ৰধানমন্ত্ৰীৰ হাতেৰে আনুষ্ঠানিক অন্তৰ্ভুক্তি। মিজোৰাম আৰু মণিপুৰত কেইবাশ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। গুৱাহাটীৰ খানাপাৰা খেলপথাৰত আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ। কাইলৈ মোদীৰ মঙলদৈ আৰু নুমলীগড়ত কেইবাটাও কাৰ্যসূচী। বি টি আৰত শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত। বি টি চি ৰাজ্যৰ সুৰক্ষা, নিৰাপত্তা আৰু শান্তিয়েই বিজেপিৰ প্ৰথম লক্ষ্য বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু এছিয়া কাপত পাকিস্তানৰ জয়েৰে আৰম্ভণি। প্ৰতিযোগিতাত কাইলৈ চিৰ প্ৰতিদ্বন্দ্বী ভাৰত পাকিস্তানৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে আজি দিনৰ 10 বজাত আইজলৰ লামৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী চাইৰাং ৰেলপথেৰে 3খন নতুন ৰেলগাড়ী যাত্ৰাৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু কলকাতাৰ মাজত ত্ৰি সাপ্তাহিক এক্সপ্ৰেছ। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চুৰাচান্দপুৰ আৰু ইম্ফলত দুখন জনসভাত অংশ ল'ব। শ্ৰীমোদীয়ে ৰাজ্যখনত 8,000 কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ সন্দৰ্ভত আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ এয়া বিশেষ প্ৰতিবেদন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰলৈ যে যাব, সেইটো বিশেষ এটা গুৰুত্বপূৰ্ণ বুলি ভবা হৈছে। কাৰণ মণিপুৰত যি গোষ্ঠীগত সংঘৰ্ষ, আজি প্ৰায় 25 মাহৰ পাছত প্ৰধানমন্ত্ৰী তালৈ যাব আৰু প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণটো এটা হিলিং টাচ, অৰ্থাৎ তাৰ মলম লগোৱা বুলি, কণি মলম লগোৱা ধৰণৰ এটা হ'ব বুলি অনুমান কৰা হৈছে। কাৰণ প্ৰধানমন্ত্ৰী মোদী ইয়াৰ আগতে প্ৰায় 6-7 বছৰ পূৰ্বে মণিপুৰলৈ গৈছিল আৰু তাত তেওঁ সেই সময়ত নিৰ্বাচনী সভা আদিত অংশগ্ৰহণ কৰিছিল। কিন্তু মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত 2023 চনত তেতিয়া উচ্চাৰিত হৈছিল যে প্ৰধানমন্ত্ৰী মোদী এতিয়া ক'ত। মণিপুৰবাসীৰ এটা আশা আছিল যে প্ৰধানমন্ত্ৰী আহিলে হয়তো সকলো সমস্যাৰ সমাধান হ'ব। যি নহওক, প্ৰধানমন্ত্ৰী আজি তালৈ যাব আৰু তাত দুয়োটা পক্ষ, আচলতে কুকি জো সম্প্ৰদায় তেওঁলোকৰ বাসভূমি সেই চুৰাচান্দপুৰৰ তেওঁ পিচ গ্ৰাউণ্ডত আজি এখন ৰাজহুৱা সভাত ভাষণ দিব আৰু তাত তেওঁ 7,300 কোটি টকাৰ কেইবাটাও বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেয়াই নহয়, প্ৰধানমন্ত্ৰী মোদী তাৰ পাছতে আহিব কাংলা ফৰ্টলৈ ইম্ফলৰ। তাত যি মেইতেইসকলৰ, মণিপুৰ উপত্যকাত মেইতেইসকলৰ বাসভূমি, তাত তেওঁ আহি পেলাই তাতো এখন জনসভাত ভাষণ দিব আৰু ইয়াতো তেওঁ 1,200 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা তেওঁ স্থাপন কৰিব। আজি বৰ্তমান মণিপুৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, তাত অসম মেঘালয় কেডাৰৰ বিষয়া আছিল তেখেত। তেখেতৰ নেতৃত্বত এতিয়া আজি প্ৰশাসন চলিছে মণিপুৰত, ৰাষ্ট্ৰপতি শাসন চলি আছে, যথেষ্টখিনি কাম কৰিছে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে। এতিয়াও তাত সমস্যাটো হৈ আছে যে এই দুটা মেইতেই আৰু কুকি জো সম্প্ৰদায়ৰ মাজত যিটো অবিশ্বাসৰ বাতাবৰণ আৰু তেওঁলোকৰ নিজ নিজ অঞ্চলসমূহলৈ ইটো পক্ষ সিটো পক্ষৰ তালৈ যাব নোৱাৰা এটা অৱস্থা আৰু বহু গৃহচ্যুত, বহু অশান্তি জৰ্জৰিত মণিপুৰত বহু লোকে গৃহহাৰা হৈ পেলাই যাব লগা হৈছে। যিসকল কুকি লোক আছিলে মেইতেই লোকৰ বসতি প্ৰধান অঞ্চলত, তেওঁলোক গুচি যাব লগা হৈছে চুৰাচান্দপুৰ অঞ্চললৈ। তাৰপিছত সেই অঞ্চলত থকা মেইতেইসকল আকৌ এইফাললৈ গুচি আহিব লগা হৈছে মণিপুৰ উপত্যকালৈ। এই দুই সম্প্ৰদায়ৰ মাজত আস্থাৰ ভাৱ ঘূৰাই অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ আজিৰ এই ভ্ৰমণে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
আজি আবেলিৰ ভাগত প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু বিয়লি 5 বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতেই তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতেই অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় 1,200 গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ব বিস্তৃত শিল্পীগৰাকীৰ 14টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা খানাপাৰাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। নিশাটো প্ৰধানমন্ত্ৰীয়ে কইনাধাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ মঙলদৈলৈ যাব আৰু প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব। কাইলৈ তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত শ্ৰীমোদী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটো নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নুমলীগড় ভ্ৰমণ সন্দৰ্ভত আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে কালিলৈ বিয়লি 2 বজাত নুমলীগড়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। তেখেতে দেশৰ ভিতৰতে প্ৰথমটো 2G-বাঁহজাত জৈৱ ইথানল প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় 4,000 কোটিৰ বৃহৎ উদ্যোগ স্থাপন হোৱাৰ লগতে ইয়াৰ জৰিয়তে 30,000টা পৰিয়ালে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব। এই প্ৰকল্পৰ উদ্বোধনৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন বিশাল জনসভাতো ভাগ ল'ব। ইতিমধ্যে তেখেতক আদৰৰ বাবে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে অসম চৰকাৰ, প্ৰশাসন তথা নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষই। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গঢ়ি তোলা 2.2 কিলোমিটাৰ দীঘল নিম আলিবাটৰ মুকলি কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ নামত দেশৰ ভিতৰতে প্ৰথম বৃক্ষ কৰিডৰ বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণসূচী চিৰযুগমী কৰাৰ লক্ষ্যৰে পৰিৱেশ বিপ্লৱেৰে পথৰ দুয়োকাষে সহস্ৰাধিক নিমপুলি ৰোপণ কৰিছে মন্ত্ৰী বিধায়কসকলে। এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পূৰ্বে অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে স্থানীয় মন্ত্ৰী বিধায়কসকলে প্ৰস্তুতি তদাৰক কৰি থকা দেখা পোৱা গৈছে।
এই কাৰ্যসূচীৰ পাছত প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ হৈ কলকাতালৈ উভতি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিয়লি 5:10 পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 5:15 বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া 6:00 সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মঙলদৈ পুনিয়াত হ'বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত আজি মাজনিশাৰ পৰা কাইলৈ মাজনিশা পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আওলা চৌকাৰ পৰা বেজপাৰা ইছলামপুৰ চাৰিআলি হৈ কেৰিমেৰি পথেৰে মঙলদৈ নগৰৰ বাহিৰেৰে চাৰিচকীয়া লঘু যান বাহনৰ চলাচল কৰোৱাৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এমটনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্ৰিদীপ চাংমায়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ কেইবাটাও আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। আনহাতে কাইলৈ সন্ধিয়া 7:45 প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত আমাৰ সংবাদদাতাসকলৰ প্ৰতিবেদনৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে, আমাৰ এই বাতৰি FM বেণ্ডৰ 102 MHz, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 MHz, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 MHz, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে News on AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR News_GSY আৰু ইনষ্টাগ্ৰামত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে। BTC নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষই BTRত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই BTRত BJP প্ৰাৰ্থীৰ হৈ বহুকেইখন সভাত অংশগ্ৰহণ কৰাৰ লগতে UPPLৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, BPFৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানক চেৰফাং পৰিষদীয় সমষ্টিৰ BJPৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ SC মৰ্চাৰ সভাপতি নবাৰুণ মেধি, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰয়ো উপস্থিত থাকে। সভাত কেইবাহাজাৰৰো অধিক দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কোকৰাঝাৰৰ ভাওৰাগুৰিত দলীয় প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ হৈ আন এখন নিৰ্বাচনী প্ৰচাৰ সভাতো ভাগ লয়। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত BTRত BJP আগবাঢ়ি থকা বুলি উল্লেখ কৰে। তেওঁ কয় যে BJPয়ে BTRত সুস্থ পৰিৱেশ ৰক্ষা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। BTCৰ জনসাধাৰণৰ সুৰক্ষা, নিৰাপত্তা আৰু শান্তি পৰৱৰ্তী 5 বছৰত BJPৰ প্ৰথম লক্ষ্য হ'ব বুলিও তেওঁ কয়। BTRত ৰাজ্য চৰকাৰৰ সকলো আঁচনি ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই BTRৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত থকা সমন্বয় অতি দৃঢ়তাৰে ধৰি ৰখাৰ লগতে 26টা জনগোষ্ঠীৰ কলা সংস্কৃতিক জগত সভালৈ লৈ যোৱাৰ চেষ্টা চলোৱা হ'ব বুলিও কয়। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এটা অনুষ্ঠানত BTC নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচন কৰে। অনুষ্ঠানত অসমীয়া, বড়ো, বাংলা, আদিবাসী আৰু নেপালী ভাষাত প্ৰস্তুত কৰা নিৰ্বাচনী গীতো মুকলি কৰা হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও বাক্সা জিলাৰ বৰমান সংকল্প পত্ৰ উন্মোচন কৰে। শান্তিপূৰ্ণ, সুৰক্ষিত, বিকশিত BTR সংকল্প পত্ৰৰ মূল বিষয় বুলি শ্ৰীদাসে প্ৰকাশ কৰে। এই সংকল্প পত্ৰত বিজেপিৰ 8টা গেৰেণ্টি সন্নিৱিষ্ট কৰাৰ লগতে BTR তথা বাক্সাৰ বাবে কেইবাখনো নতুন আঁচনি তথা প্ৰকল্পৰ কথা সন্নিৱিষ্ট হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। বাক্সা জিলাতো ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। জিলাখনৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ লগতে UPPL আৰু BPFয়ে তীব্ৰ প্ৰচাৰ চলাইছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলাইছে। জিলাখনৰ নিৰ্বাচনী প্ৰচাৰৰ ৰেহৰূপ সন্দৰ্ভত আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে জনাইছে।
সমাগত বিদেশী নিৰ্বাচনৰ বাবে সমগ্ৰ BTRৰ লগতে বাক্সা জিলাতো বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে। বাক্সা জিলাৰ 6টা পৰিষদৰ সমষ্টিতে প্ৰেৰিত ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰভাৱে চলাই যোৱা দেখা গৈছে। একেদৰে কালি বাক্সা জিলাৰ বৰমাত বিজেপি দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 24নম্বৰ মুছলপুৰ পৰিষদৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰ বিদেশী নিৰ্বাচনত বিজেপি দলে 15খনৰ পৰা 20খন আসন পাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকী দলীয় নেতাই সংগ দিয়ে।
এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানে অমানক 93 ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া 161 ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা খেলখনত অমানে 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 67 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ আমিৰ কালিন আৰু হামিদ মিৰ্জাই ক্ৰমে 13 আৰু 27 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাত আজি বাংলাদেশ শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে কাইলৈ হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰধান বাতৰি চকু ফুৰাওঁ জিনিৰাণী ডেকাৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণৰ বাতৰিৰ সবিশেষ প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে অডিট ব্যুৰো অব চাৰ্কুলেশ্যনৰ তথ্যৰে দেশত দৈনিক বাতৰি কাকতৰ প্ৰচলনৰ সংখ্যা 2.77% বৃদ্ধি হোৱাৰ এটা আশাব্যঞ্জক বাতৰি প্ৰকাশ কৰিছে। BTC নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিজেপিয়ে কালি 8টা লক্ষ্যৰ সংকল্প পত্ৰ আৰু কেইবাটাও ভাষাত নিৰ্বাচনী গীত মুকলি কৰে। এই বাতৰি দৈনিক জনভূমি কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে দেশখনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিয়ে কালি শপত গ্ৰহণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মৰাণ ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটো আজি কলা দিৱস হিচাপে ঘোষণা কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৱে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি, প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত এই দিৱস ঘোষণা কৰিছে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত কেবিনেটত আলোচনাৰ পাছত SIT প্ৰতিবেদন ৰাজহুৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰে নিয়মীয়া বাৰ্তা কাকতে বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ই চালানত 54,000 কোটিৰ জৰিমনা শিৰোনামেৰে বাহনৰ ওপৰত অত্যধিক GST টোলগেটত কৰৰ বোজা গ্ৰাহকৰ ওপৰত জাপি দিয়া সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ডিটেনশ্যন কেম্পত এজনো হিন্দু বঙালী নাই, ডি ভোটাৰক লৈ দুশ্চিন্তা নকৰিব শিৰোনামেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰে বাতৰি প্ৰকাশ কৰিছে। ভুৱা চিকিৎসকৰ দৌৰাত্ম সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। চি ৰাধাকৃষ্ণনে কালি দেশৰ 5ম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ এটা বাতৰি ডি চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি উত্তৰ পূৰ্বাঞ্চললৈ আগমন। গুৱাহাটীৰ খানাপাৰা খেলপথাৰত আজি ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ। BTRত শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ অব্যাহত আৰু এছিয়া কাপত পাকিস্তানৰ জয়েৰে আৰম্ভণি। প্ৰতিযোগিতাত কাইলৈ চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত আৰু খন্তেক পাছতেই জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।